নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব। সেইদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে নামৰূপস্থিত ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া পৰিসৰৰ আধাৰশিলা স্থাপন কৰিব। 10,601 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবলগীয়া দুয়োটা প্ৰকল্পৰ বাবে সৌজন্যপূৰ্ব সন্মতি প্ৰকাশ কৰিছে। গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সম্পূৰ্ণ নতুন টাৰ্মিনেলটো মুকলি হলে দেশৰ ভিতৰতে প্ৰধান বিমান চলাচল কেন্দ্ৰ হিচাপে পৰিচিত হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে নামৰূপৰ ব্ৰাউনফিল্ড প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰয়োজনীয় সাৰৰ যোগান সুৰক্ষিত কৰিব। সহকৰ্মীৰ চহী জালিয়াতিৰ অভিযোগত দৰঙৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ কনিষ্ঠ সহায়ক ৰেকিবুদ্দিন আলী আহমেদক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি ৰেকিবুদ্দিন আলী আহমেদে গোচৰ বিহীন প্ৰমাণ পত্ৰ প্ৰদানৰ নামত আবেদনকাৰীৰ পৰা গোপনে ধন লৈ জালিয়াতিয়ে প্ৰপত্ৰ আদায় দিছিল। উল্লেখযোগ্য যে মাটিৰ ক্ৰয় বিক্ৰয়, বেংকৰ লোন আদিৰ ক্ষেত্ৰত প্ৰয়োজনীয় এই প্ৰমাণ পত্ৰ আদালতৰ চিৰাস্তাদাৰ বা জ্যেষ্ঠ সহায়কৰ পৰা আবেদনকাৰীসকলে সংগ্ৰহ কৰাৰ নিয়ম যদিও অভিযুক্ত আলীয়ে বিভাগীয় বিষয়াৰ চহী জাল কৰি এই প্ৰমাণ পত্ৰসমূহ প্ৰদান কৰি আহিছিল। এই কথা জানিব পাৰি আদালতৰ এগৰাকী কৰ্মচাৰীয়ে কিছুদিন পূৰ্বে মঙলদৈ থানাত এখন এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত ৰেকিবুদ্দিন আলী আহমেদক বিয়লি আদালতৰ পৰাই আটক কৰি নিয়ে। উত্তৰ পূবৰ ৰাজ্যকেইখনৰ এখন সংগঠিত ৰাজনৈতিক মঞ্চ গঠনৰ লক্ষ্যৰে অঞ্চলটোৰ কেইবাটাও ৰাজনৈতিক দল আজি একত্ৰিত হৈ এখন বিশেষ বৈঠকৰ আয়োজন কৰে। উত্তৰ পূৰ্বাঞ্চলৰ শক্তিশালী ভৱিষ্যতৰ বাবে দলকেইটা একগোট হোৱা বুলি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই জানিবলৈ দিছে। দিল্লীৰ কনষ্টিটিউচন ক্লাবত এখন সংবাদমেল সম্বোধন কৰি কনৰাড চাংমাই কয় যে উত্তৰ পূৰ্বাঞ্চলৰ শক্তিশালী ভৱিষ্যতৰ বাবে এনেদৰে একত্ৰিত হৈ আগবঢ়াটো সময়ৰ আহ্বান। তেওঁ লগতে আঞ্চলিক আৰু ৰাজনৈতিক একতা শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে বুলিও জানিবলৈ দিয়ে।
We have realized that our strength lies in unity and that it is time to give our people one collective voice. Taking inspiration from the vision and legacy of great leaders who fought selflessly for the identity and development of our land, we have resolved to carry forward their ideals by coming together under a shared vision for the future of the Northeast.
সংবাদমেলত ত্ৰিপুৰাৰ টিপুৰামাথাৰ অধ্যক্ষ প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেৱবৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজনৈতিক শক্তি একগোট হৈ সমস্যাবোৰ উপস্থাপন কৰিলে ই ফলপ্ৰসূ হ'ব বুলি মত প্ৰকাশ কৰে আৰু আজিৰ এই বৈঠক এই ক্ষেত্ৰত এটা আৰম্ভণি হৈছে বুলি তেওঁ মন্তব্য কৰে। উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহ নতুন দিল্লীত ফলপ্ৰসূভাৱে উত্থাপন কৰাৰ বাবে সুনিয়োজিত কৰ্মসূচীৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। আজিৰ এই আলোচনা নাগালেণ্ডৰ প্ৰাক্তন মন্ত্ৰী এম কিকন, অসমৰ ডিমা হাছাও জিলাৰ পিপলছ পাৰ্টি অফ আছামৰ নেতা ডেনিয়েল লাংথাছাকে ধৰি কেইবাগৰাকীও আঞ্চলিক ভাৱধাৰাৰ নেতাই অংশগ্ৰহণ কৰে। ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কাইলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা 9 বজাৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত সৰ্বধৰ্ম প্ৰাৰ্থনা, ভূপেন্দ্ৰ সংগীত, নৃত্যানুষ্ঠানৰ আয়োজন কৰা হ'ব। লতাশিল খেলপথাৰত দিনৰ 11 বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কামৰূপ মহানগৰ জিলাৰ কাৰ্যসূচীত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। শেষকৃত্যৰ সময়ত অসম চৰকাৰৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসে প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে শিল্পীগৰাকীৰ নশ্বৰ দেহ আজি পুৱা বিমানেৰে অসমলৈ অনাৰ পাছত বৰঝাৰ বিমানবন্দৰত বাঁহীবাদকসকলে শিল্পীগৰাকীক বাঁহীৰ সুৰেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।